Good evening, E2 Akashwani Kohima. Samlaga Khobor Puriasi Mkong Nongla, Pura Headlines. Union Minister Joel Orambra, Review Meeting Do Akohaitu Aspirational Block Zanaputu District Nagalandi Rakise. Chairman, Ceasefire Supervisory Board Prakwisi Kenny Killet, NSCN K Group Rasub Ground Rolls Team Manibule Likigina Munjor Dise. Lokjan Shakti Party Ram Vilas Nagaland State Prakwisi K Party Pra Rolling PDS Sarkar Pra Mudopia Wapas Hatai Lovali Fasla Kuria Chitido Misa Sibili Koise Aro Joint Secretary Ministry of Agriculture and Farmers Welfare Prakwisi Technology Aro Innovation Pra Agriculture Di Botlika Nani Dia Se Itia Pura Khobor Union Minister for Tribal Affairs Joel Oram Prakwesi, Darti Arpa Janjatiya Gram Utkarsh Abhyanpra, 63,000 upper tribal majority Bostikan, aspirational districts, 79,150 crore upper budget lokoti punjai dibali bhavanase. Sri Orambra, Akohaitu aspirational block Zanhaputo district Nagalandi, Ajikta, review meeting Rakya Samoidu Kwese. Union Minister Prakwesi ki etu mofusil ahialaka asul bhavanado, alakalak sarkar. Mudopia schemes laga obesta aro manukanokati benefits dia saboli aro edukan balbra implement kuriado survey kuribuli ahise
social justice and empowerment ka ek TD division ye tha usme se ministry of tribal affairs ye welfare ministry nahi hai ye tribal affairs ministry hai overall policy decision ke liye अटल बिहारी वाजपेयी के समय में पहला बार मंत्रालय बनाया और मेरे को पहला आपका ट्राइबल अफेयर्स मिनिस्टर के रूप में काम करने के लिए मौका दिया
Pasuti Sri Orambra beneficiaries aro communities lokodi budget kurisi aro exhibition siro kuridise. Union Minister lokodi advisor for tribal affairs H. Tovioto Ayemi, advisor for food aro civil supplies aro legal meteorology K.T. Sukalo aro MLA Pikto Shohikan Jaise. Dimapuri Thakya interim tribal body base body bra ceasefire aro ceasefire monitoring group bra duita manukan bipar loko juriya kam karne putam bukuri di october 10 tarikh jai thakya samoy di dohri loi jaloko juriya di meeting ikta do aji rakise meeting pasodi khobor manukan logori kotha kori chairman ceasefire supervisory board amarjit singh betti bra koisi nikki let nscn k group bra ceasefire ground rules namania aro ceasefire office to niyam no hoi kena chalaise tarbra koisi gi group bra sob ground rules logori mani boli taiyar sibili likhi kena monchoro dise group bra taikando nagaland police karone diktari dia ekta na hoboli aro bia
In this particular incident which has happened, the ceasefire supervisory board has consulted each other on the subject and NSCN Nikki has been found violative of certain provisions of the ceasefire ground rules which are there. They have been held accountable for violation of the ceasefire ground rules and also of misuse of the ceasefire office which has been allocated them in Dimapur for purposes other than what it has been given to them, that is to undertake activities related to particularly implementation of the ceasefire.
19 Dimapur-based organizations, the civil society aro youth groups pra 48 ghanda ultimatum digina mano dhori loija aro jabarjasti takapisa mangya ghatna loko joriyade jolti action lobali mangise agote ekta meeting do Nikki Somi let NSCN K aro ceasefire monitoring group majodi rakise Lok Jan Shakti Party Ram Vilas Nagaland State Prakwesi Party Pra Ruling People's Democratic Alliance PDA Sarkar Lokodi Mudopdia Pra Wapas Hatai Loboli Fasla Loisibili Alakalak Social Media Di Chiti Bhakuri Thakyado Misa Se State Party President S. Richard Hamzoi Pra Ekta Clarification Digina Kwesi Ki Coalition Political Party Loka Kuno Dangor Leaders Pra Signature Marianai Aro Indonesian Chiti Laka Iko Najane Ito Prakwesi Ge Lok Jan Shakti Party Ram Vilas Lokoti State Duita MLS Thakyasi Aro Chief Minister Nipuria Lokoti Talaka Taku Thakya Leadership Nichide Nagalandi PDA Sarkar Lokoti Pura Satyasi Bili Koise Joint Secretary Ministry of Agriculture and Farmers Welfare Samuel প্ৰবীণ কুমাৰ পৰা আজি কৈছে টেকনলজি আৰু ইনোভেশ্যন পৰা এগ্ৰিকালচাৰ বদলি কৰি দি আছে আৰু কিষাণ খন ইম্পাৱাৰ কৰি দি আছে। এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড AIFD এটা ৱৰ্কশ্বপ জম্মু কুটিম্বাদী কোঠা কৰে শ্ৰী কুমাৰ পৰা ইণ্ডিয়া দি হাৰ্ভেষ্ট কৰাৰ পাছতে নকচান হৈ থাকে জৰুৰী ইছ্যুজ খান জনাই দিছে। জন্তু এতিয়া ফুড গ্ৰেইনছ কাৰণে 8-10% আৰু হৰ্টিকালচাৰ ক্ৰপছ কাৰণে 30-35% দি থাকি আছে। তাৰ পৰা ইটো দুখ লগতে চামনা কৰিবলৈ AIF লগা দৰকাৰ গাম খান জনাই দি কিনে ইনফ্ৰাষ্ট্ৰাকচাৰ খান ৱেৰ হাউচেছ কল্ড ষ্টৰেজ আৰু প্ৰচেচিং প্লাণ্টছ দি ইনভেষ্ট কৰি কিনে নকচান খান কম কৰি দিয়া আৰু কিষাণ লগা কামাই বঢ়াই দিয়া জনাই দিছে। শ্ৰী কুমাৰ বা টেকনলজি এডাপশ্যন কাৰণে দৰকাৰ জনাই দিছে আৰু ইনোভেটিভ আদাত খান মাইক্ৰ এডুকেশ্যন ছইল হেল্থ টেষ্টিং আৰু ডিজিটেল প্লেটফৰ্ম নিচিনা দি মন উঠাই দিছে।
By Honorable Prime Minister, Visionary Prime Minister, who wanted to see that the infrastructure landscape of this country in the rural sector is improved. By and large, if you see the problems that we face today, let me put it in perspective that we are producing about 330 million tons of food grains. We talk of rice, wheat, maize and all these commodities, and the post harvest losses is around 8-10% in these commodities.
Akashwani Kohimabra, apni khan lokoti khobor janai di ase. তাজা খবৰ খান জলদি পাবলৈ কাৰণে আমি খান লগা এক্স হেণ্ডেলছ AIR নিউজ এলাৰ্টছ আৰু AIR আণ্ডাৰস্কৰ কহিমা দি ফল' কৰিবি। আপুনি খান বা ইটো খবৰ দ নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কহিমাৰ পৰা বি শুনিবলৈ পাৰিব। ইউনিয়ন হেল্থ মিনিষ্টাৰ জগত প্ৰকাশ নাডাৰা আজি কৈছে গ্লোবেল হেল্থ কেয়াৰ কাৰণে পুৰা দুনিয়াৰ লগতে চাথ দিয়া আত্মাদ ইণ্ডিয়া লগা সবচে ডাঙৰ দৰকাৰ এপ্ৰচ আছে। 19th ইণ্টাৰনেশ্যনেল কনফাৰেন্স অব ড্ৰাগ ৰিকুলেটৰী অথৰিটিজ ICDRA দিল্লীতে খোলাই দি কিনে শ্ৰী নাডাৰা কৈছে ইণ্ডিয়াতো খালী ইডু কনফাৰেন্স দি ভাগ লোৱা নহয় কিন্তু মজবুত আৰু বেছি ৰিজিলিয়েণ্ট দুনিয়া বনাই দিয়া একটা পাৰ্টনাৰ আছে। তাৰ পৰা কৈছে গে থিম স্মাৰ্ট ৰিগুলেশ্যন ডেলিভাৰিং কোৱালিটি এছিয়ৰ্ড মেডিকেল প্ৰডাক্টছ ফৰ অল্ড পৰা চিমনা পাৰ কৰি ছেক্টৰছ খান লগতে মিল মিলাপ কৰি আদৌ ইণ্ডিয়া লগা বিশ্বাস আছে আৰু দিৰি তাক ৰাখিয়া হেল্থ চলিউশ্যনছ কাৰণে ডিচিপ্লিন দি দৰকাৰ ৰাখি আছে।
We have a unique opportunity to reflect on these achievements and to discuss how we can enhance cooperation between nations to tackle emerging global health challenges. It provides a space to share knowledge, foster partnership and develop regulatory frameworks that ensure the safety, efficacy and quality of medical products worldwide.
চেয়াৰমেন ব্ৰহ্মপুত্ৰ বোৰ্ড ডক্টৰ ৰণবীৰ সিং পৰা কৈছে কি দেশে ৱাটাৰ ৰিচোৰ্চেছ মেনেজমেণ্ট লগত জৰিয়তে নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ পৰা বেছি দৰকাৰ কামটো কৰি আছে। ব্ৰহ্মপুত্ৰ বোৰ্ড লগা 83rd মিটিং জম্মু কটিমা দি আজি কথা কৰি ডক্টৰ সিং পৰা কৈছে কি নৰ্থ ইষ্টে সবচে ডাঙৰ নদী ব্ৰহ্মপুত্ৰটো থাকি আছে আৰু ৰিজন দি কমচে কম 1/3 লোকেল বডি ৱাটাৰ ৰিচোৰ্চ মেনেজমেণ্ট লগা 30% থাকি আছে। কিন্তু তাৰ পৰা কৈছে কি নৰ্থ ইষ্টেটছে পটেনচিয়েল থাকিলে বি দুখানটো এতিয়া বি পানীৰ পৰা মাটি লৈ যা বানপানী হোৱা জীৱনৰ বস্তু নোকচান হোৱাটো পানী ইছ্যুজ কাৰণ ঠিক নিয়ম পৰা নামানিয়া কাৰণে আছে। এইটো কাৰণে ডক্টৰ সিং পৰা মঞ্জুৰিয়া আৰু এলাইট ডিপাৰ্টমেণ্টছ আৰু এজেঞ্চিছ খান মাজতে একেলগতে মিলাই কিনে ৱাটাৰ ৰিচোৰ্চেছ মেনেজমেণ্ট আৰু কনজাৰ্ভেশ্যন লগত জৰিয়তে ৰিজনটি ছাষ্টেইনেবল প্ৰজেক্ট চাম বনাবলৈ দৰকাৰ জনাই দিছে। ইভেণ্টটো নাগালেণ্ড ষ্টেট ডিপাৰ্টমেণ্ট অফ ৱাটাৰ ৰিচোৰ্চেছ পৰা হোষ্ট কৰিছে। ইভেণ্টটি ইনোভেটিভ ডিজাইনটো ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট নাগালেণ্ড পৰা পাৱাৰ জেনেৰেশ্যন কম্পনেণ্ট লগতে এডুকেশ্যন কাম দি মিলাই কিনে আৰু ট্ৰেঞ্চ ৱেৰ লগা কনচেপ্টটি বনাই দিছে যোনটো বাহাৰী ৰিজনছ দি এডুকেশ্যন কাৰণে বনাই দিয়া আৰু একটা ৱেব GIS টেকনলজি দি ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্ট মেঘালয়ৰ পৰা বনাই কিনে ষ্টেটি স্প্ৰিং খন মেপিং কৰি দিবলৈ আছে। মিজোৰাম লগা ষ্টেট পৰা বি স্প্ৰিং ৰিষ্টৰেশ্যন কাম ৰিচাৰ্চ প্ৰজেক্ট নেশ্যনেল হাইড্ৰলজি প্ৰজেক্ট নিচিনি এতিয়া ষ্টাডি জাৰি থাকিয়া প্ৰেজেণ্ট কৰি দিছে যোন দি স্প্ৰিংছ লগা ডিচাৰ্জ দি ভাল পৰা বদলি কৰি যাই থাকিয়াটো দেখাই লৈছে। আৰু প্ৰেষ্টিজিয়াছ কেপ্টেইন এন কিংকৰোচি ফুটবল টুৰ্ণামেণ্ট লগা 8th এডিশ্যনটো নৱেম্বৰ 2 তাৰিখ বা 12 তাৰিখ তাক ইন্দিৰা গান্ধী ষ্টেডিয়াম কহিমাদি ৰাখিবলৈ আছে। ইভেণ্ট হবলৈ আগতে মেজৰ জেনেৰেল মানীশ কুমাৰ ইন্সপেক্টৰ জেনেৰেল SM ৰাইফলছ নৰ্থ পৰা আজি পষ্টাৰ খোলাই দিছে আৰু টর্নামেন্ট কারণে থিম কানাডু বি কোহিমা সায়েন্স কলেজ জটসমাদি রিলিজ করে দিছে। এইটো স্টাইল লগা থিম কানাডু ইমনা ইয়াতানব্রা কম্পোজ করে কিনা প্রেজেন্ট করেছে। প্রোগ্রাম দিয়ে কার্গিল ওয়ার আর ক্যাপ্টেন এন কঙ্গারুসি কমেমোরেট করে একটা খাতা মন্দুক ভিডিও ক্লিপ টুবি দেখাই দিছে। খবর শেষটি হেডলাইন্স দুবার জানাই দিয়েছে। ইউনো মিনিষ্টার জুয়েল ওরামব্রা রিভিউ মিটিং আকো হাইটু এসপিরেশনাল ব্লক জনহপুটো ডিস্ট্রিক্ট নাগাল্যান্ডে রাখিছে। চেয়ারম্যান সিস ফায়ুম সুপারভাইজারি বোর্ড পর কে নিকি লেট এন এস ইন গি গ্রুপ সব গ্রাউন্ড রুলস টি মানি বলে লিখি কিনা মঞ্জুর দিছে। লোক জনশক্তি পার্টি রাম বিলাস নাগাল্যান্ড স্টেট পর কে পার্টি পর রোলিং পিডিএস সরকার বা মুদব দিয়া ওয়াপাস হাতাইল বলে ফেসলা করে চিঠি দো মিসা আছে বলে কে। আর জয়েন্ট সেক্রেটারি মিনিষ্ট্রি অফ এগ্রিকালচার ও ফার্মার্স ওয়েলফেয়ার পর কে টেকনোলজি আর ইনোভেশন পর এগ্রিকালচারই বোর্ড লিখান আনি দিয়েছে। আর আজি রাতে লাগা নাগামিজ খবর ইমান দিছে স্কুরে আছি। আপনি এখান সব কারণে ভাল রাতে হবি।